এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উদযাপনত অংশ লোৱাৰ কথা। 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী লোকে চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই দিনটো সোঁৱৰি চতিয়াবাসীয়ে পালন কৰিবলৈ লোৱা চতিয়া দিৱস এইবাৰ চৰকাৰীভাৱে পালন কৰা হৈছে। এন ডি এৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু আৰু এন ডি এ মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশগ্ৰহণ কৰে। ইপিনে উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ আই এন ডি আই মিত্ৰজোঁটে অন্ধ্ৰপ্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধী আই এন ডি আই মিত্ৰজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছতে আই এন ডি আই মিত্ৰজোঁটৰ অন্যতম নেতা তথা এন চি পিৰ শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰ আৰু মল্লিকাৰ্জুন খাৰ্গেই সংবাদমেলত বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰে। অহা 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 25 আগষ্ট ধাৰ্য কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে নৱভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পৰ্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰ্যালোচনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নিৰ্দেশ দিয়ে। শিক্ষা লাভৰ পৰা বঞ্চিত দেশৰ 15 বছৰ বা তাতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সাক্ষৰতামূলক কাৰ্যসূচীৰে সবল কৰি তুলি ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাবলৈ সমৰ্থ কৰি তোলাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ণ কৰি থকা হৈছে। ইয়াৰ অধীনত লিখা পঢ়াৰ লগতে জীৱনৰ কৌশল সন্দৰ্ভত শিক্ষাদানেৰে শিকনৰ প্ৰতি উৎসাহিত কৰা হয়। অসম আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতক পৰিচৰ্যা গোট এন আই চি ইউত এটি 15 দিনীয়া নৱজাতকৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে কালি কমেও 7 জন লোকক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে চিকিৎসালয়খনৰ একাংশ নিম্নবৰ্গৰ কৰ্মীয়ে সেৱাৰ বিনিময়ত ধন দাবী কৰা বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 7 জন ট্ৰলি টনা লোকক গ্ৰেপ্তাৰ কৰিছে। আধুনিক অসমীয়া সাহিত্যৰ বিশিষ্ট কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিত বৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বেলতলা মহাবিদ্যালয়ত অহা শনিবাৰে দিনৰ 11:30 বজাত 10ম বাৰ্ষিক অজিত বৰুৱা স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। অজিত বৰুৱা অনুৰাগী সমাজ আৰু বেলতলা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজিত এই অনুষ্ঠানত অজিত বৰুৱা স্মাৰক বক্তৃতা 2016-2025 শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। শ্ৰীভূমি আৰক্ষীয়ে আজি পুৱামাৰা বাইপাছত অভিযান চলাই 29,000ৰো অধিক ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত 2 জন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। খেলৰ বাতৰি। অসম বেডমিণ্টন সন্থাই আজিৰে পৰা 30 আগষ্টলৈ ৰাজ্যৰ 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰশিদে কালি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত খেলোৱা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে দেশত মহিলা খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উত্তৰণৰ লক্ষ্যৰে অস্মিতা আঁচনি গ্ৰহণ কৰি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাত ছোৱালীৰ 15, 17 আৰু 19 বছৰ অনুৰ্ধৰ একক শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ সূচী অনুসৰি আজিৰে পৰা 22 আগষ্টলৈ গুৱাহাটীত, 24-26 আগষ্টলৈ শিৱসাগৰত, 26-28 আগষ্টলৈ যোৰহাটত আৰু 28-30 আগষ্টলৈ ডিব্ৰুগড়ত অস্মিতা চিটি বেডমিণ্টন লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। যোৰহাটত আজিৰে পৰা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ 16 বছৰ অনূৰ্ধ ছোৱালীৰ টায়াৰ 1 টুৰ্ণামেণ্টৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ দলসমূহ উপস্থিত হৈছে। নাগালেণ্ড, অৰুণাচল, মেঘালয়, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, দিল্লী আদি ঠাইৰ খেলুৱৈসকলক যোৰহাট ক্ৰীড়া সন্থাই আদৰণি জনাইছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব। নমস্কাৰ।